এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আসন্ন বিটিচি নিৰ্বাচনত 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা 31গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ আগেয়ে 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বাক্সা জিলাৰ কক্লাবাৰীত আজি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি কমেও 50জন লোকে দলটোত যোগ দিয়ে। জিলাখনৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোঁৰামৰাতো UPPLৰ এখন যোগদান সভা অনুষ্ঠিত হয়। বিটিচি নিৰ্বাচনত বিজেপিয়ে 30খন আসনত জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। এইবাৰ বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত 30টা সমষ্টিত প্ৰাৰ্থী দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্বাচনত দলটোৱে চৰকাৰ গঠনৰ লক্ষ্যৰে আগবাঢ়িছে। ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰিত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা মেগা টিউবৰ কাম কাজৰ বুজ লোৱাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। ইপিনে সমজিলা সম উন্নয়নৰ বাৰ্তালৈ দুদিনীয়া ভ্ৰমণসূচীৰে মানকাছৰলৈ যোৱা ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিমন্ত্ৰী কেশৱ মহন্তয়ো আজি অঞ্চলটোৰ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে যোৱা প্ৰায় ডেৰমাহ ধৰি অঞ্চলটোত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 24 আগষ্টত মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ 500 মিটাৰ এলেকাত স্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' মেগা টিউবৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল। আজি মন্ত্ৰী দুগৰাকীৰ এই ভ্ৰমণৰ সময়ত বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়াসকল উপস্থিত আছিল। বিশ্ব বন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 1000গৰাকী শিল্পীয়ে তেওঁৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থ উন্মোচন কৰা হ'ব। এই উপলক্ষে অহা 13 ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। পৰৱৰ্তী সময়ত কলকাতা, মুম্বাই, নতুন দিল্লী আৰু অৰুণাচল প্ৰদেশকে ধৰি দেশৰ ভিন ভিন স্থানত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। খানাপাৰাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহী লোকৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। 8 ছেপ্টেম্বৰ নিশা 12 বজাৰ ভিতৰত আগ্ৰহীসকলে এই পৰ্টেলত নিজৰ সবিশেষ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব। মেঘালয়ৰ সোণাপুৰত হোৱা ভূমিস্খলনৰ বাবে শিলচৰ শ্বিলং গুৱাহাটী সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ হৈ পৰিছে। পথটোত শ শ যান বাহন আবদ্ধ হৈ আছে। পূব জয়ন্তীয়া পাৰ্বত্য প্ৰশাসনে পথটো যাতায়াতৰ বাবে মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে পথটো মুকলি নোহোৱালৈকে চালকসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। মৰিগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি জিলা উন্নয়ন আৰু পৰ্যবেক্ষণ সমিতি দিশাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। স্থানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই সভাতে বিভিন্ন বিভাগৰ মুৰববীসকলে নিজৰ দায়িত্বত থকা বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। পৰ্যালোচনা সভাখনত জিলাখনৰ আয়ুক্তকে ধৰি মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। প্ৰাগজ্যোতিষপুৰ চিকিৎসালয় মহাবিদ্যালয় হাস্পতালৰ উদ্যোগত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণী কাৰ্যসূচীৰ অধীনত নেত্ৰদান পষেক উপলক্ষে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বসন্ত কুমাৰ বৈশ্য, অধীক্ষক ডাঃ পূৰ্ণিমা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কৰ্মসূচী বিষয়া ভাৰতী বৰকটকী, মহাবিদ্যালয়খনৰ চকু ৰোগ বিভাগৰ মুৰববী অধ্যাপক জ্যোতি ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ, ৰোগী আৰু তেওঁলোকৰ আত্মীয় অংশগ্ৰহণ কৰে। সভাত চকুদানৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি নেত্ৰদানৰ বিষয়ে সজাগ হবলৈ সকলোকে আহান জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।